গ্ৰীষ্মাসৰ দিনটোত বিশ্ব যক্ষ্মা দিৱস পালন কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে জনসাধাৰণ সজাগ হ'ব। প্ৰাৰম্ভিক অৱস্থাতে যক্ষ্মা ৰোগ ধৰা পেলোৱা, চিকিৎসা প্ৰদান কৰা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধৰ গুৰুত্বৰ বিষয়ে এই দিৱসে সকলোকে সোঁৱৰাই দিয়ে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে সংবাদ মাধ্যমে ভাৰতক বুজাৰ সঠিক দৃষ্টিকোণ অৱগত কৰাৰ অভিকৰ্তা হিচাপে কাম কৰা উচিত। দেশৰ ভাৱমূৰ্তিক ম্লান কৰাৰ সুপৰিকল্পিত ধাৰণাৰ বলি হ'ব নালাগে। নতুন দিল্লীত কালি ব্যক্তিগত সংবাদ গোষ্ঠীৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীধনখড়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে নিৰপেক্ষ আৰু ৰাজনীতিৰ পৰা দূৰত থাকিলে সংবাদ গোষ্ঠীৰ বিশ্বাসযোগ্যতা বৰ্তি থাকে। তেওঁ লগতে সংবাদ মাধ্যমে এটা পঞ্জীকৃত স্বীকৃতিপ্ৰাপ্ত অথবা অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলত পৰিণত নোহোৱাৰ বাবে সতৰ্কতা অৱলম্বন কৰা উচিত বুলি সকীয়াই দিয়ে। কংগ্ৰেছে কালি আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 39গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ কৰে। সেই অনুসাৰে কংগ্ৰেছৰ উত্তৰ প্ৰদেশ গোটৰ মুৰববী অজয় ৰায়ে বাৰাণসী সংসদীয় সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে মধ্যপ্ৰদেশৰ ৰাজগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে সাংসদ দানিছ আলী, উত্তৰ প্ৰদেশৰ আমৰোহা প্ৰাৰ্থী চিদাম্বৰম, শিৱগংগা আৰু মণিকম ঠাকুৰ তামিলনাডুৰ বিৰুধুনগৰ সংসদীয় সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হ'ব। কংগ্ৰেছে ৰাজস্থানৰ নাগৰ সংসদীয় সমষ্টিতো হনুমান বিনিয়োগৰ ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টীক এৰি দিছে। কংগ্ৰেছে লগতে ছিক্কিমৰ সমাগত নিৰ্বাচনৰ বাবে 18গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 4 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 209 ৰাণৰ বিজয় লক্ষ্যৰে খেলি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 204 ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ হেনৰিক ক্লাছেনে 29টা বলত 61 ৰান কৰে। কলকাতাৰ হৰ্ষিত ৰাণাই 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ে 208 ৰান কৰে। কলকাতাৰ হৈ আন্দ্ৰে ৰাছেলে 25টা বলত 64 ৰান কৰি আউট নোহোৱাকৈ থাকে। হায়দৰাবাদৰ হৈ টি নাটৰাজনে 3টা উইকেট লাভ কৰে। আন্দ্ৰে ৰাছেলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আগেয়ে চণ্ডীগড়ত অনুষ্ঠিত কালি প্ৰথমখন খেলত পঞ্জাৱ কিংছে দিল্লী কেপিটেলছক 4 উইকেটত পৰাস্ত কৰে। পঞ্জাৱ কিংছে 175 ৰানৰ বিজয় লক্ষ্যৰে খেলি 19 অভাৰ আৰু 2টা বলত 6টা উইকেটেৰে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ছেম কোৰেনে 47টা বলত 63 ৰান কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। জয়পুৰত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ কৰাৰ বিপৰীতে আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2য়খন খেলত গুজৰাট টাইটান্ছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। ভাৰতৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ কিদাম্বি শ্ৰীকান্ত ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। কিদাম্বি শ্ৰীকান্ত যোৱা নিশা ছুইজাৰলেণ্ডৰ বেচেলত অনুষ্ঠিত পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত লিন চুন ইৰ হাতত 21-15, 9-21, 18-21 গেমত পৰাজিত হয়। কিদাম্বিৰ পৰাজয়ৰ লগে লগে এইবাৰৰ ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় প্ৰত্যাহ্বানৰো সামৰণি পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভূটানৰ নেতৃবৰ্গৰ সৈতে তেওঁ আলোচনাই উভয় দেশৰ মাজত সম্পৰ্কক গতি প্ৰদান কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনে দাবী কৰা দাবী স্বেচ্ছাসেৱক বুলি অভিহিত কৰিছে। ৰাছিয়াৰ বস্তুৰ কুৰস্কৃতি হোৱা সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকৰ সংখ্যা 133লৈ বৃদ্ধি পাইছে। আজি বিশ্ব যক্ষ্মা দিৱস আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 4 ৰাণত পৰাস্ত কৰাৰ বিপৰীতে পঞ্জাৱ কিংছে দিল্লী কেপিটেলছক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানলৈকে চলিছে।